এয়া আকাশবাণী গুৱাহাটী, এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ অসমলৈ আহিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ গুৱাহাটীত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। তেওঁ লগতে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন কৰিব। এই টাৰ্মিনেলৰ উদ্বোধনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ আন্তঃগাঁথনিৰ উপৰি যোগাযোগ ব্যৱস্থা, উদ্যোগ, বাণিজ্য আৰু পৰ্যটনকে ধৰি সৰ্বাংগীন উন্নয়ন ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। শ্ৰীমোদীয়ে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰহিলৈ গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা অৰ্থাৎ পৰীক্ষা সম্পৰ্কীয় বিষয় লৈ আলোচনা কৰিব। ইয়াৰ পাছত তেওঁ অসম আন্দোলনৰ অমৰ শ্বহীদসকলৰ স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব। তেওঁ লগতে 860গৰাকী বীৰ শ্বহীদক প্ৰণিপাত জনাই শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত 21 ডিচেম্বৰলৈ দৰ্শনাৰ্থীৰ বাবে শ্বহীদ স্মাৰক বন্ধ থাকিব বুলি গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে এখন জাননীযোগে প্ৰকাশ কৰিছে। তদুপৰি কাইলৈ আৰু পৰহিলৈ গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী 3টা ঘাটৰ ফেৰী সেৱা বন্ধ থাকিব। শ্ৰীমোদী সেইদিনা নামৰূপলৈ যাব আৰু তেওঁ নামৰূপ সাৰ কাৰখানাত নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে এখন জনসভাতো অংশ ল'ব। নামৰূপত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেডৰ বৰ্তমানৰ চৌহদত 10,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে এই প্ৰকল্পৰ নিৰ্মাণ কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই সন্দৰ্ভত কালি বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। সভাত প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া ভ্ৰমণসূচীৰ সকলো কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে সকলো দিশ সামৰি আলোচনা কৰা হয়। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে শুকাই যোৱাৰ পৰিপ্ৰেক্ষিতত মাজুলীৰ কমলাবাৰী ঘাটেৰে চৰকাৰী জাহাজৰ চলাচল বন্ধ কৰি দিয়া হৈছে। জলস্তৰ হ্ৰাস হোৱাৰ ফলত কেৱল ব্যক্তিগত ফেৰীসমূহেৰে পথ সলাই মূল কমলাবাৰী ফেৰীঘাটলৈ এটা ইঞ্জিনযুক্ত ফেৰী চলাচল হৈ আছিল যদিও যোৱা 6 ডিচেম্বৰৰ পৰা আভ্যন্তৰীণ জলপৰিবহণ বিভাগে কমলাবাৰীৰ পাৰঘাটটো মাজুলীৰ দৰবাৰ আৰু কুমলীয়া চাপৰিৰ মাজ অংশলৈ স্থানান্তৰিত কৰে। ধেমাজি জিলাত নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষকসকলক আজি ৰাজহুৱা প্ৰেক্ষাগৃহ জিলা শিক্ষা বিভাগে আয়োজন কৰা এটা অনুষ্ঠানত নিযুক্তি স্থান পত্ৰ প্ৰদান কৰা হ'ব। শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে শিক্ষকসকলক নিযুক্তি স্থান পত্ৰ প্ৰদান কৰিব। ধেমাজিৰ চিলিমপুৰত থকা আবদানি কৃষ্টিভৱনত অহা 27 আৰু 28 ডিচেম্বৰত অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ দ্বিবাৰ্ষিক গোগামুখ অধিৱেশন আৰু পূৰ্ণাংগ নাট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। নাট্য সন্মিলনৰ ধেমাজি জিলা সমিতিৰ সৌজন্যত আয়োজিত দুদিনীয়া এই অধিৱেশনৰ নাট প্ৰতিযোগিতাত কেইবাটাও নাট্য দলে অংশগ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ নতুন 125 জনীয়া দিনীয়া নিয়োগ নিশ্চিত আঁচনি সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা আৰু অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ডঃ দেৱজিৎ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ পৰিকল্পনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। অনুষ্ঠানটিৰ আন ধৰিব অৰুণিমা গোস্বামীয়ে। কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত 25 সংখ্যক বড়োলেণ্ড শ্বহীদ স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত কালি গ্ল'বেল এফ চিয়ে গোসাইগাঁৱৰ শালবাগান এফ চিক ট্ৰাইবেকাৰৰ সহায়ত 3-5 গ'লৰ ব্যৱধানত হৰুৱাই খিতাপ অৰ্জন কৰে। খেলখন নিৰ্ধাৰিত সময়ত 1-1 গ'লত অমীমাংসিত হৈ ৰোৱাত ট্ৰাইবেকাৰৰ সহায় ল'বলগীয়া হয়। প্ৰতিযোগিতাৰ বিজয়ী দলটোক ট্ৰফিসহ নগদ 1,00,000 টকা প্ৰদান কৰা হয়। চূড়ান্ত খেলখন উপভোগ কৰি বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামখন সুন্দৰ ৰূপত নতুনকৈ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে। বাক্সাই অসম কাবাডী সন্থাৰ তত্বাৱধান আৰু শালবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত শালবাৰী মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত ছোৱালীৰ আন্তঃজিলা জুনিয়ৰ কাবাডী প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। বাক্সাই কালিৰ ফাইনেলত নাহৰকটীয়া দলক 52-26 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাত নাহৰকটীয়াৰ কৃতি ৰয়ে শ্ৰেষ্ঠ ৰেইডাৰ, বাক্সাৰ মৰমী বড়ো আৰু কণিকা দৈমাৰীয়ে ক্ৰমে শ্ৰেষ্ঠ ডিফেণ্ডাৰ আৰু শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে। ৰাজ্যৰ 26খন জিলাই অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত নিৰ্বাচিত খেলুৱৈয়ে কলকাতাত হ'বলগীয়া জুনিয়ৰ ৰাষ্ট্ৰীয় কাবাডী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসম দলক প্ৰতিনিধিত্ব কৰিব। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।